চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুৰ মহান নামেৰে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
শ্ৰোতা, বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ শেষৰখন পুস্তক অৰ্থাৎ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ 6 আৰু 7 নম্বৰ পদ দুটা পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়াইছিলোঁ। আমি বিশেষভাৱে দেখিবলৈ পাইছিলোঁ যে মলাখীৰ দিনৰ ইছৰাইলীয় লোকবিলাকে ঈশ্বৰৰ পৰা আঁতৰি যোৱা বুলি ঈশ্বৰে অভিযোগ কৰিছিল আৰু তেওঁলোকক মন পালটন কৰি পুনৰ ঈশ্বৰলৈ উভতি আহিবলৈ ঈশ্বৰে অনুৰোধ কৰিছিল। কিন্তু মানুহবোৰে কৈছিল যে তেওঁলোকেনো কিহত ঈশ্বৰৰ পৰা আঁতৰি গৈছে, সেই কথা তেওঁলোকে বুজি পোৱা নাই। তেওঁলোকে ঠিকেই থকা বুলি ভাবি আছিল আৰু তাৰ উত্তৰত ঈশ্বৰে কি ক'ব সেই কথা আজি আমি দেখিবলৈ পাম। আজিৰ অনুষ্ঠানত আমি এই মলাখী পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। মলাখী ভাৱবাদীৰ যোগেদি ঈশ্বৰে ইছৰাইলীয় লোকবিলাকক জনাইছিল যে তেওঁলোকে মন পালটন কৰিব লাগে, তেওঁবিলাক ঈশ্বৰলৈ ঘূৰি আহিব লাগে। তেতিয়া মানুহবিলাকে আপত্তি দেখুৱাই কৈছিল যে তেওঁলোকে সকলো আচাৰ ব্যৱহাৰ আদিটো পালন কৰিয়েই আছে, নিয়মিতভাৱে মন্দিৰত তেওঁলোকে বলি আগবঢ়াই আহিছে, তেওঁলোকে আকৌ কি মন পালটন কৰিব লগা আছে, তেওঁলোকেনো আকৌ ঈশ্বৰলৈ উভতি অহাৰ কথাটো ক'ৰ পৰা উঠিল? মানুহবিলাকে যেতিয়া এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, ঈশ্বৰে তেওঁলোকৰ ঘাঁহ উদগাই দিয়া আমি দেখিবলৈ পাওঁ। আৰু যেতিয়া এনেদৰে ঘাঁহ মুকলি কৰি দিয়া হয় তেতিয়া বৰ কষ্ট পোৱা যায়, এইটো এটা বৰ বেদনাদায়ক কাম। এতিয়া ঈশ্বৰে অলপ চোকা ভাষা ব্যৱহাৰ কৰিব আৰু শুনিবলৈ হয়তো আমাৰো ভাল নালাগিবও পাৰে। এই মলাখী ভাৱবাদীৰ পুস্তকখন অৱশ্যে পঢ়ি মানুহে বেছি ভাল নাপায় বুলিয়েই আমি ক'ব লাগিব, কিন্তু আচলতে আমাক ঈশ্বৰে এনেদৰে কোৱাৰ প্ৰয়োজন আছে বাবেই মলাখী ভাৱবাদীৰ যোগেদি এনেদৰে তেওঁ লিখাইছে। এগৰাকী বিখ্যাত বাইবেল শিক্ষকে এইবুলি কৈছিল, মোৰ কেঞ্চাৰৰ চিকিৎসা কৰা ডাক্তৰজন অতি ভাল ডাক্তৰ আছিল, কিন্তু তেওঁ আন ডাক্তৰবোৰতকৈ মোক যথেষ্ট কষ্টকৰভাৱে চিকিৎসা কৰিছিল। তেওঁ মোক কিবা উৎসাহজনক কথা কোৱাটো মই বিচাৰিছিলোঁ, কিন্তু তেওঁ একো তেনে কথা কোৱা নাছিল। মোৰ বেদনা লাঘৱ কৰিবলৈ মোক পিল দিয়াটো মই বিচাৰিছিলোঁ, কিন্তু তেওঁ তেনে কৰা নাছিল। তেওঁ সকলো চিধা চিধি খোলাখুলি হিচাপে কৰিছিল। মই তেওঁক ভাল পালোঁ কাৰণ তেওঁ মোক স্পষ্টভাৱে কথাবিলাক কৈছিল। যদিহে আমাৰ শৰীৰত কেঞ্চাৰ থাকে তেনেহ'লে সেই কথা কোনোবাই আমাক কৈ দিয়াই ভাল। আৰু আত্মিক ক্ষেত্ৰত গোটেই বিষয়টো আমাৰ অনন্তকলীয়া আত্মাৰ সৈতে জড়িত হ'লে আমাক কোনোবাই সত্যটো কৈ দিয়াই ভাল, লাগিলে সেই সত্য আমাৰ বাবে বেদনাদায়ক কষ্টকৰ কথাই হওক। ঈশ্বৰে আপোনাক সত্য কথা ক'বলৈ সংকোচ নকৰে, আপোনাৰ ভালৰ বাবেই। সেই ইছৰাইলীয় লোকসকলে ঈশ্বৰৰ অভিযোগৰ উত্তৰত 8টা চোকা মন্তব্য কৰিছিল আৰু আমি এতিয়া তাৰ 7টো মন্তব্য পাম। ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অনা অভিযোগ তেওঁলোকে অভিমানী সন্তানৰ নিচিনাকৈ 8 বাৰ অস্বীকাৰ কৰা আমি দেখিবলৈ পাওঁ। 8 বাৰ তেওঁলোকে আচল সত্যৰ পৰা আঁতৰি গৈ তেওঁলোকৰ অজ্ঞতা প্ৰকাশ কৰিছে আৰু নিজকে ধাৰ্মিক যেন দেখুৱাই তেওঁলোকে 8 বাৰ ঈশ্বৰৰ অভিযোগৰ উত্তৰ দিয়াৰ পৰা গা বচাই চলিব খোজা আমি দেখিবলৈ পাওঁ। এতিয়া বাইবেলৰ পৰা পঢ়ি দিম 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদটো। যদিহে লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাবচোন, আৰু যদিহে বাইবেল নাই আমি পাঠ কৰি দিলে অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, মানুহে ঈশ্বৰক ঠগাবনে? তথাপি তোমালোকে মোক ঠগাইছা, কিন্তু তোমালোকে কৈছা আমি কিহত তোমাক ঠগালো, দশম ভাগত আৰু উপহাৰত। প্ৰিয় শ্ৰোতা, আজি আমাৰ বহুতো খ্ৰীষ্টীয় মণ্ডলীত উপাসনাৰ সামৰণিত আশীৰ্বাদ প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে আচলতে এনেদৰেহে চিঞৰি চিঞৰি ক'ব পাৰি, ৰবা ৰবা চোৰবিলাক ৰবা, তোমালোকে ঈশ্বৰক ঠগাইছা, ঈশ্বৰৰ পৰা চুৰ কৰিছা? লগে লগে নিশ্চয় মানুহবোৰে উভতি উত্তৰ দিব, আপুনি নিশ্চয় আমাৰ কথা কোৱা নাই, আমি দান সংগ্ৰহ কৰা মোনাত শকত পৰিমাণে ধন আগবঢ়াইছো, আপুনি নিশ্চয় বেলেগকহে কৈছে এইখিনি কথা নহয় জানো? সঁচাকৈ বাৰু আপুনি ঈশ্বৰলৈ মুক্ত হস্তে দান আগবঢ়ায় নে প্ৰিয় শ্ৰোতা? তেন্তে এই কথাখিনি আকৌ শুনকচোন, মানুহে ঈশ্বৰক ঠগাবনে? তথাপি তোমালোকে মোক ঠগাইছা, কিন্তু তোমালোকে কৈছা আমি কিহত তোমাক ঠগালো, দশম ভাগত আৰু উপহাৰত। অৰ্থাৎ ঈশ্বৰে কৈছে, দান আৰু দশমাংশ দিয়াতেই তোমালোকে মোক ঠগাইছা, মোৰ পৰা তোমালোকে এই বিষয়তেই চুৰ কৰিছা। প্ৰিয় শ্ৰোতা, যদি আপুনি ভাবে যে ঈশ্বৰে স্বৰ্গৰ পৰা নামি আহি এই ইছৰাইলীয়া মানুহবিলাকৰ পৰা কিবা থাপ মাৰি কাঢ়ি ল'বলৈ চেষ্টা কৰিছিল, তেনেহ'লে আপুনি ভুল ভাবিছে। আচলতে ঈশ্বৰে তেওঁলোকক আশীৰ্বাদহে কৰিছিল আৰু কৈছিল, তোমাৰ আয়ৰ দহ ভাগৰ ন ভাগ মই তোমাক ৰাখিবলৈ দিম, কেৱল এভাগহে তুমি মোক ঘূৰাই দিব লাগিব। এইখিনিতে আমি আমাৰ ধাৰণা স্পষ্ট কৰি লোৱা উচিত। কিছুমান দৰকাৰী বিষয়ত আমি শুদ্ধ কথাখিনি বুজি লোৱা উচিত। প্ৰথম কথাটো হ'ল যে ইছৰাইলৰ লোকবিলাকে কেৱল মাত্ৰ এটা দশমাংশই নিদিছিল। আপুনি শাস্ত্ৰ ভালদৰে পঢ়ি চালে এই কথাটো দেখিবলৈ পাব। এজন বিখ্যাত পণ্ডিতে মলাখী পুস্তকৰ ওপৰত লিখা কিতাপ এখনত ইছৰাইলীয় লোকে কি কি দশমাংশ দিব লাগিছিল তাৰ তালিকা এখন দি দিছে। ইছৰাইলীয় লোকবিলাকে আগবঢ়োৱা দানবোৰৰ ভিতৰত আছিল প্ৰথমে হোৱা ফচল, শস্য, দ্ৰাক্ষাৰস আৰু তেলৰ ষাঠি ভাগৰ এভাগতকৈ কম নহ'ব। দ্বিতীয় বিৱৰণ ওঠৰ নম্বৰ অধ্যায়ৰ চাৰি নম্বৰ পদ পঢ়িলে এইখিনি কথা পাব। কেইবা ধৰণৰো দশমাংশ তেওঁলোকে দিব লাগিছিল। প্ৰথমটো হৈছে ফচলৰ প্ৰথম ভাগ দিয়াৰ পাছত বাকী থকাখিনিৰ দশমাংশ, আৰু এইখিনি গৈছিল লেবিয়াসকলৰ জীৱন ধাৰণৰ অৰ্থে। লেবিয়া পুস্তকৰ সাতাইশ নম্বৰ অধ্যায়ৰ ত্ৰিশৰ পৰা তেত্ৰিশ পদ। দ্বিতীয়টো দশমাংশ আছিল লেবিয়াবিলাকে দশমাংশ আগবঢ়াইছিল পুৰোহিতসকললৈ। গণনা পুস্তক ওঠৰ নম্বৰ অধ্যায়ৰ ছাব্বিছৰ পৰা আঠাইশ পদ। তৃতীয়তে সমাজে আগবঢ়াব লগা দ্বিতীয়টো দশমাংশ আছিল লেবিয়াসকল আৰু নিয়ম তম্বুত থকা তেওঁলোকৰ নিজৰ লোকসকলৰ ভৰণ পোষণৰ বাবে। দ্বিতীয় বিৱৰণ বাৰ নম্বৰ অধ্যায়ৰ ওঠৰ পদ। আৰু চতুৰ্থতে প্ৰতি তিনি বছৰৰ অন্তৰে অন্তৰে দৰিদ্ৰসকলৰ বাবে আন এটা দশমাংশ তেওঁলোকে দিব লাগিছিল। দ্বিতীয় বিৱৰণ চৈধ্য নম্বৰ অধ্যায়ৰ আঠাইছ আৰু ঊনত্ৰিশ পদ। প্ৰিয় শ্ৰোতা, আজিও আচলতে দৰিদ্ৰসকলৰ বাবে আমাৰ যথেষ্ট কৰিবলগীয়া কাম আছে। আজি দৰিদ্ৰসকলৰ বাবে বহুতো জনহিতকৰ আঁচনি হাতত লোৱা আমি শুনি থাকোঁ, কিন্তু সেই টকাবোৰৰ পৰা আচলতে বাৰু কাৰ লাভ হয় সেইটো নিশ্চয় চিন্তাৰ বিষয়। কিন্তু আমি ভাবোঁ খ্ৰীষ্টীয় মণ্ডলীয়ে দৰিদ্ৰক সহায় কৰাৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্ব দিয়া উচিত। ঈশ্বৰে ইছৰাইলীয়সকলক কি দিহা দিছিল শুনিবচোন। দ্বিতীয় বিৱৰণ চৈধ্য নম্বৰ অধ্যায়ৰ আঠাইছ আৰু ঊনত্ৰিশ নম্বৰ পদ দুটা পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, প্ৰত্যেক তৃতীয় বছৰৰ মূৰত তুমি সেই বছৰত উৎপন্ন হোৱা তোমাৰ শস্যৰ গোটেই দশমভাগ উলিয়াই আনি তোমাৰ নগৰৰ দুৱাৰৰ ভিতৰত সাঁচি থবা। তাতে তোমাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবিয়া লোক, কাৰণ তোমাৰ লগত তাৰ কোনো অধিকাৰ কি ভাগ নাই, বিদেশী, পিতৃহীন আৰু বিধৱাই আহি খাই তৃপ্ত হ'ব, তোমাৰ ঈশ্বৰ যিহুৱাই তোমাৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্বাদ দিবৰ নিমিত্তে তুমি ইয়াকে কৰিবা। গতিকে প্ৰতি তিনি বছৰৰ মূৰে মূৰে দৰিদ্ৰসকলৰ বাবে এইটো এটা অতিৰিক্ত দশমাংশ উঠোৱা হৈছিল। মুঠতে আমি মনত ৰখা উচিত যে ইছৰাইলীয় লোকসকলে ঈশ্বৰৰ উদ্দেশ্যে কেইবাটাও দশমাংশ আগবঢ়াব লাগিছিল। আমি ভালদৰে বুজি পাবলগীয়া বা মনত ৰাখিবলগীয়া দ্বিতীয়টো কথা হৈছে এইয়ে যে আজি আমি অনুগ্ৰহৰ কালত বাস কৰি আছো। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলে ইছৰাইলীয়সকলতকৈ বেলেগ ভিত্তিতহে দান আগবঢ়াব লাগে। আমি আজি দান আগবঢ়াব লাগে, কিন্তু এটা বেলেগ ভিত্তিত বা এটা সুকীয়া আধাৰত। খ্ৰীষ্টীয় মণ্ডলী আচলতে কোনো বিধানৰ অধীন নহয়, কোনো কটকটীয়া নীতি নিয়ম আমি বান্ধি দিব নোৱাৰোঁ। তাৰমানে কোনো মানুহে নিজৰ আয়ৰ দহ ভাগৰ এভাগ ঈশ্বৰলৈ আগবঢ়াব নালাগে এনে নহয়, বা আগবঢ়াব নোৱাৰিব এনে নহয়। তেনেদৰেই দান দিবলৈ কোনো কোনো খ্ৰীষ্টীয় বিশ্বাসীক ঈশ্বৰে নিশ্চয় উদগাই আছে, উদগাই থাকে। কিন্তু আদিমণ্ডলীয়ে কিদৰে দান আগবঢ়াইছিল আমি সেইটো লক্ষ্য কৰা উচিত। পাচনি পৌলে কৰিন্থিয়াবিলাকলৈ লিখা পত্ৰত মাকিদনীয়া মণ্ডলীক এটা আৰ্হি হিচাপে দেখুৱাইছে। পাঠ কৰি দিম দ্বিতীয় কৰিন্থিয়া আঠ নম্বৰ অধ্যায়ৰ দুই নম্বৰ পদ। ক্লেশৰূপ মহাপৰীক্ষাটো তেওঁবিলাকৰ আনন্দ অধিক হ'ল, আৰু তেওঁবিলাকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল। অতি দুখীয়া হোৱা সত্ত্বেও মাকিদনিয়াৰ খ্ৰীষ্টীয় বিশ্বাসীসকলে উদাৰভাৱে দান আগবঢ়াইছিল। আকৌ তাৰ পাছৰ পদটো তেনেদৰে পাওঁ, কিয়নো মই সাক্ষ্য দিছো যে তেওঁবিলাকে শক্তি অনুসাৰে, এনেকি শক্তিৰ অতিৰিক্ত পৰিমাণে নিজ ইচ্ছাৰে অনেক মিনতিৰে, অৰ্থাৎ তেওঁলোকে দহ ভাগৰ এভাগতকৈ নিশ্চয় বহু বেছিকৈ দান আগবঢ়াইছিল। দশমাংশৰ কথাটো তেওঁলোকৰ নিশ্চয় মনলৈ অহা নাছিল। তেওঁলোকে দান দিছিল কাৰণ তেওঁলোকে প্ৰভু যীশুক প্ৰেম কৰিছিল আৰু প্ৰভু যীশুৰ বিশ্বাসীসকলকো প্ৰেম কৰিছিল। তেওঁলোকে দান কৰাৰ আন এটা কাৰণো পাচনি পৌলে আমাক জনাই দিছে, তাৰ পাছৰ পদটো পঢ়িম। পবিত্ৰ লোকবিলাকৰ উপকাৰ কৰা কাৰ্যৰ সহভাগী হ'বলৈ পোৱা অনুগ্ৰহ আমাৰ আগত যাচনা কৰি কেৱল আমাৰ আশাৰ দৰে দিলে এনে নহয়, অৰ্থাৎ দান কৰাটো এটা সহভাগিতাৰ কাম, ই খ্ৰীষ্টীয় মণ্ডলীৰ সহভাগিতা আৰু উপাসনাৰ এটা অংশ। তাৰ পাছৰ পদটো পঢ়িছো, বৰং নিজকে ঈশ্বৰৰ ইচ্ছাৰে প্ৰথমে প্ৰভুৰ উদ্দেশ্যে শেষত আমাৰ উদ্দেশ্যে দান কৰিলে। সেইকাৰণেই আমি প্ৰায়েই কওঁ যে যিসকল লোক খ্ৰীষ্টীয় বিশ্বাসী নহয় তেওঁলোকে কোনো খ্ৰীষ্টীয় পৰিচৰ্যালৈ দান আগবঢ়াই আচলতে লাভ নাই, কাৰণ তেনে মানুহে দান আগবঢ়াই কোনো আশীৰ্বাদ উপভোগ কৰিব নোৱাৰে, আৰু সেই দান সেই পৰিচৰ্যাৰ বাবেও আশীৰ্বাদজনক হ'ব বুলিয়েই আমি ক'ব নোৱাৰো। ঈশ্বৰে তেওঁৰ সন্তানসকলকহে দান দিবলৈ আহ্বান জনাইছে। আপুনি বাৰু এটা কথা মন কৰিছেনে, যে ইছৰাইলৰ নিয়ম চন্দুকটো ইছৰাইলৰ পুৰোহিতসকলে কান্ধত লৈ কঢ়িয়াইছিল? ঈশ্বৰে সেইটো কঢ়িয়াবলৈ আন কাৰোবাকো মাতিব পাৰিলেহেঁতেন, নাইবা সেইটো গাড়ী এখনত উঠাই কঢ়িয়াব নিশ্চয় পাৰিলেহেঁতেন, কাৰণ গাড়ীৰে আন আন বহুতো বস্তু কঢ়িওৱা হৈছিলেই। কিন্তু সেই নিয়ম চন্দুক পুৰোহিতসকলে কান্ধত লৈহে কঢ়িয়াব লাগিছিল। সেই নিয়ম চন্দুকে প্ৰভু যীশুখ্ৰীষ্টক বুজায়। প্ৰভু যীশুৱে আমাৰ জীৱনত কি কৰিলে, আমাৰ বাবে কি কৰিলে, তেওঁৰ সেই শুভবাৰ্তা যদি আমি কঢ়িয়াব লাগে তেন্তে সেই শুভবাৰ্তা পুৰোহিতসকলেই কঢ়িয়াব লাগিব, অৰ্থাৎ তেওঁৰ নিজৰ লোক, তেওঁৰ বিশ্বাসীসকলেই কঢ়িয়াব লাগিব। যদিহে আপুনি এজন খ্ৰীষ্টীয় বিশ্বাসী নহয় তেনেহ'লে আপোনাক একো দান দিবলৈ কোৱা হোৱা নাই, তেওঁ আপোনাক দান দিবলৈ কোৱা নাই। দ্বিতীয় কৰিন্থিয়া আঠ নম্বৰ অধ্যায়ৰ আঠ নম্বৰ পদটো পঢ়ি দিম। এই কথা আজ্ঞা দি কৈছো এনে নহয়, কিন্তু আন মানুহৰ যত্নৰ দ্বাৰাই তোমালোকৰ প্ৰেমৰ সত্যতা পৰীক্ষা কৰিহে কৈছো। আপুনি দিয়া দানেই আচলতে খ্ৰীষ্টলৈ থকা আপোনাৰ প্ৰেমৰ কথাটো প্ৰমাণ কৰে। তেওঁ আচলতে আপোনাৰ পৰা একো দাবী নকৰে। মই দিলো তোমাক মোৰ জীৱন, কি দিছা মোৰ কাৰণ, এইবুলি গীৰ্জাসমূহত আমি যি গীতটো গাওঁ সেইটো আচলতে শাস্ত্ৰসন্মত নহয় বুলিহে আমি ক'ব খোজো, কাৰণ খ্ৰীষ্টই কেতিয়াও আমাক তেনেদৰে নুসুধে আৰু নোখোজে। বৰং তেওঁ এইবুলিহে কয়, তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। যোহন চৈধ্য নম্বৰ অধ্যায়ৰ পোন্ধৰ নম্বৰ পদত আমি এই কথা পাওঁ। এতিয়া দ্বিতীয় কৰিন্থিয়া আঠ নম্বৰ অধ্যায়ৰ ন নম্বৰ পদটো পঢ়িছো, কিয়নো তোমালোক যেন আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দৰিদ্ৰতাৰ দ্বাৰাই ধনী হোৱা, এই নিমিত্তে তেওঁ ধনী হৈও যে দৰিদ্ৰ হ'ল তেওঁৰ সেই অনুগ্ৰহ তোমালোকে জানি আছা। পাচনি পৌলে কৈছে, আমি হৰ্ষিত মনেৰে, আনন্দিত মনেৰে দিব লাগে। এজন লোক ইছৰাইল দেশ চাবলৈ গৈছিল। তেওঁক বহুতো নতুন নতুন চৰকাৰী অট্টালিকা দেখুওৱা হৈছিল। তাৰে এটা আছিল কৰ সংগ্ৰহ কৰা বিভাগৰ ভৱন। সেই টুৰিষ্ট গাইডজনে সেই ঘৰটো দেখুৱাই তেওঁক কৈছিল, সেই ঘৰটোক আমি নতুন বিলাপৰ দেৱাল বুলি কওঁ। প্ৰিয় শ্ৰোতা, আজিকালি আমাৰ গীৰ্জাসমূহত যেতিয়া দান সংগ্ৰহ কৰা হয় তেতিয়া সেই দান তোলা পাত্ৰ বা মোনাটো বহুতৰ বাবে বিলাপৰ দেৱাল যেনহে হৈ পৰে। বহুতো মানুহে মনে মনে ভাবে, অহ, এতিয়া তেওঁলোকে দান তুলিব। প্ৰিয় শ্ৰোতা, দান সংগ্ৰহ কৰা সময়খিনি আচলতে উপাসনাৰ এটা হৰ্ষমধুৰ অংশ হ'ব লাগে, আনন্দকৰ অভিজ্ঞতা হ'ব লাগে। যদিহে আপুনি হৰ্ষিত মনে দিব নোৱাৰে তেনেহ'লে আপুনি নিদিয়াই ভাল, কাৰণ তেনেদৰে বিষাদ মনে বাধ্য হৈ বা আনক দেখুৱাবলৈ দান কৰিলে আপোনাৰ একো লাভ নহয় বুলি আমি ক'ব পাৰোঁ। তেনেদৰে দান কৰি আপুনি একো আশীৰ্বাদ নাপায়। পশ্চিমীয়া দেশ এখনৰ কথা, এজন খুব ধনী ব্যৱসায়ী আছিল। তেওঁৰ মণ্ডলীৰ পালকজনক লগ পালেই এইবুলি সুধিছিল, পালক মহাশয়, আপুনি দশমাংশ দিয়াৰ বিষয়টোত কিয় শিক্ষা নিদিয়ে বাৰু? তেতিয়া সেই পালকজনে এনেদৰে উত্তৰ দিছিল, দশমাংশ দিয়া কথাটোত মই বিশ্বাস নকৰোঁ। সেই ধনী ব্যৱসায়ী মানুহজনে দশমাংশ দিয়াত বিশ্বাস কৰিছিল আৰু নিয়মিতভাৱে তেওঁ দশমাংশও দিছিল। তেওঁ যেতিয়াই সেই পালকজনক লগ পাইছিল তেতিয়াই দশমাংশৰ বিষয়ে কথা কৈছিল। অৱশেষত পালকজনে সেই ধনী লোকজনৰ আগত দ্বিতীয় কৰিন্থিয়াৰ 8 নম্বৰ অধ্যায়টো পঢ়িলে। তাৰ পাছত তেওঁ সেই ধনী লোকজনক এইবুলি ক'লে, বহুতো খ্ৰীষ্টীয় লোক আছে, তেওঁলোকে আচলতে দশম ভাগৰ এভাগতকৈ বেছি দান আগবঢ়াব লাগে, 10 ভাগৰ এভাগতকৈ বেছিকৈ তেওঁলোকে দান দিব লাগে। উদাহৰণস্বৰূপে, আপুনি মণ্ডলীৰ আন সকলো মানুহতকৈ কিজানি বেছি ধন উপাৰ্জন কৰে, কেৱল সেই ডাক্তৰ কেইজনমানৰ বাহিৰে। সেই মণ্ডলীত 5 জন ডাক্তৰ আছিল আৰু তেওঁলোকেও যথেষ্ট ধন উপাৰ্জন কৰিছিল, কিন্তু সেই ব্যৱসায়ীজনেও বহু ধন উপাৰ্জন কৰিছিল। পালকজনে তেওঁক কৈছিল, মই ভাবোঁ আপুনি আপোনাৰ উপাৰ্জনৰ 10 ভাগৰ এভাগতকৈ বহু বেছি পৰিমাণে দান আগবঢ়াব লাগে, কাৰণ আপুনি দিব পাৰে। পালকজনে মানুহজনক অতি খোলাখুলিকৈ কথাটো কৈছিল আৰু সেইদিনাৰ পৰা মানুহজনে আৰু পালকজনক দশমাংশৰ বিষয়ে শিক্ষা দিবলৈ অনুৰোধ কৰা নাছিল, কাৰণ তেওঁ দশমাংশ দিয়েই সন্তুষ্ট আছিল, তাতকৈ বেছি দিবলৈ তেওঁৰ মন নাছিল। তেওঁ যে দশমাংশ দিছিল সেইটোৱে তেওঁৰ বিবেকক অলপ শান্তি দিছিল, কাৰণ সিমানখিনিয়েই তেওঁ ঈশ্বৰলৈ দিয়া উচিত বুলি মনতে ভাবিছিল। বহুতো মানুহে 10 ভাগৰ এভাগতকৈ অধিক দান আগবঢ়োৱা উচিত, কিন্তু উচিত বুলি কওঁতে আচলতে আমিহে কৈছো। প্ৰভু যীশুৱে কয়, যেতিয়ালৈকে তোমালোকে মোৰ প্ৰতি থকা প্ৰেমৰ কাৰণেহে দান দিবলৈ আগবাঢ়ি আহিব নোৱাৰা আৰু তোমালোকে সঁচাকৈ ঈশ্বৰৰ বাক্য বিয়পি পৰাটো নিবিচাৰা, তেতিয়ালৈকে দান নিদিবা। ঈশ্বৰে কৈছে, মানুহে ঈশ্বৰক ঠগাবনে? আপুনি বাৰু কি ভাবে? আমি আকৌ ক'ব খোজো, গীৰ্জাৰ উপাসনাৰ অন্তত আশীৰ্বাদ প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে আচলতে মানুহবোৰক ওলাই যাবলৈ কৈ কোনোবাই চিঞৰি চিঞৰি ক'ব পাৰে, চোৰ চোৰ ধৰা। নিশ্চয় বহুতো চোৰ ধৰা পৰিবলৈ নিবিচাৰি দৌৰি পলাব খুজিব, কিয়? কাৰণ তেওঁলোকে ঈশ্বৰক ঠগাইছে। তেওঁলোকে ঈশ্বৰক কেনেদৰে ঠগাইছে? কাৰণ সকলোৰে গৰাকী ঈশ্বৰহে, কিন্তু ইছৰাইল জাতিক তেওঁ কৈছিল, তোমালোকে 10 ভাগৰ 9 ভাগ নিজলৈ ৰাখিবা আৰু মোৰ প্ৰতি মাত্ৰ 10 ভাগৰ এভাগ আগবঢ়াই মোৰ প্ৰাপ্য স্বীকৃতি দিবা। তাকে নকৰা মানে ঈশ্বৰক ঠগোৱাৰ নিচিনা কথা। অতীতত বহুতো ডাঙৰ ডাঙৰ খ্ৰীষ্টীয় বিশ্বাসী ব্যৱসায়ীয়ে ঈশ্বৰলৈ দান আগবঢ়াইছিল আৰু অতি উদাৰভাৱে দান আগবঢ়াইছিল। তেনে বহুতো উদ্যোগপতিয়ে ইমান পৰিমাণে দান আগবঢ়াইছিল যে আজি বহুতে আচৰিত যেন জ্ঞান কৰিব। এজন প্ৰচাৰকৰ এটি সৰু সন্তান আছিল। প্ৰচাৰকজনৰ মৃত্যুত সেই সন্তানটি অতি নিথৰুৱা হৈ পৰিছিল। সন্তানটিৰ মাকক চোৱা চিতা কৰাৰো কোনো ব্যৱস্থা নাছিল। মানুহবোৰে কেৱল কৈছিল, প্ৰভুৱে তোমাক আশীৰ্বাদ কৰক। সেই সৰু ল'ৰাটিয়ে ঘৰে ঘৰে গৈ কাপোৰ সংগ্ৰহ কৰিছিল আৰু মাকে সেই কাপোৰ ধুই উপাৰ্জন কৰা পইচাৰে জীৱিকা নিৰ্বাহ কৰিব লগা হৈছিল। সেই শিশুটিয়ে কৈছিল, যেতিয়া মই ডাঙৰ হ'ম তেতিয়া মই বহু টকা উপাৰ্জন কৰিম আৰু এইটো লক্ষ্য কৰিম যাতে কোনো প্ৰচাৰকৰ বিধৱা ভাৰ্যাই এনেদৰে কষ্ট কৰি জীৱিকা নিৰ্বাহ কৰিব লগা নহয়। সেই শিশুটি ডাঙৰ হৈ সফল ব্যৱসায়ী হৈছিল আৰু বহুতো গাঁও স্থাপন কৰিছিল য'ত অৱসৰপ্ৰাপ্ত প্ৰচাৰক আৰু তেওঁলোকৰ ভাৰ্যাই বাস কৰিবলৈ পাইছিল। এনেদৰে ঈশ্বৰৰ প্ৰতি সন্মান আৰু আনুগত্য দেখুওৱা বহুতো লোকক ঈশ্বৰে আশীৰ্বাদ কৰাৰ কথা আমি পঢ়িবলৈ পাওঁ। এই কথা আজিও সত্য, কিন্তু প্ৰিয় শ্ৰোতা, এই সকলো কাম আমি কৰিব লাগিব প্ৰেমৰ বশৱৰ্তী হৈহে, আৰু একমাত্ৰ তেনেদৰে আগবঢ়োৱা দান আৰু সেৱাহে ঈশ্বৰৰ গ্ৰহণযোগ্য হয়। আপুনি বাৰু ঈশ্বৰলৈ কেনেদৰে দান আগবঢ়াই আছে? হৰ্ষিত মনেৰে নে বাধ্যবাধকতাৰে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কৰা কোনো লোকে নষ্ট নহয় পাই জীৱন, কিয় মূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ। জনে তেওঁৰ বাক্য শুনি বিশ্বাস মাথো তেওঁতে কৰে, তেওঁ অনন্ত জীৱন পায়, মৃত্যুৰ পৰা জীৱনলৈ যায়। তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, কিয় মূল্য দান আজি ধন্যবাদেৰে। জগতৰ প্ৰতিজন লোককে মাতি আছে তেওঁ মৰমেৰে, যীশুৰ সেই আহ্বানলে সঁহাৰি দিয়াৰ সময়ে।
বিশ্বাস করা কোনো লোকেই নষ্ট নহয় পায় জীবন কি অমূল্য দান আজি ধন্যবাদে।